গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি পঞ্চম দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল 2024, পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিকল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2024, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেশ্যন অব চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট বিল 2024, দি আছাম এগ্ৰিকালচাৰেল লেণ্ড Regulation of Reclassification and Transfer for Non-Agricultural Purpose Amendment Bill 2024 উত্থাপন কৰে। আজি বিধানসভাত জুম্মা নামাজ বিৰতি ৰদ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে আজি বিধানসভাত ৰাজহৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাজ্যত 2020 চনৰ পৰা বৰ্তমানলৈকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা 4,00,000 টকাকৈ ক্ষতিপূৰণ দিয়া হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনত 2020ৰ পৰা বৰ্তমানলৈকে মুঠ 784 জন লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিগত সময়ছোৱাত বানপানীৰ ক্ষয়ক্ষতিৰো তথ্য দাঙি ধৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি চিৰাং জিলাৰ পশ্চিম শিলপাতা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ শিশুসকলৰ মাতৃসকলৰ সৈতে বাৰ্তালাপ কৰে। ডঃ মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কাজলগাঁৱত সমাজ কল্যাণ বিভাগৰ মহিলা পৰামৰ্শদাতা কেন্দ্ৰটো পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। তেওঁৰ সৈতে সাংসদ ৰামগোৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু চিৰাঙৰ জিলা আয়ুক্তই অংশগ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ জিলাখনৰ ডাংটল খাগ্ৰাবাৰীত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ তৈল ভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই নিৰ্মাণৰত তৈল ভাণ্ডাৰে বিটিচিৰ আৰ্থ সামাজিক দিশত বিশেষভাৱে অৰিহণা যোগাব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছত তেওঁ চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনি পৰিদৰ্শন কৰে। ভ্ৰমণসূচী সামৰি মন্ত্ৰীগৰাকীয়ে দিল্লীলৈ উভতিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া বাধৱন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলিও প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উদ্বোধন হোৱা দেশৰ সৰ্ববৃহৎ গভীৰ পানীৰ বন্দৰে প্ৰগতিৰ শক্তিকেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা পুনৰ নিশ্চিত কৰিব। এই প্ৰকল্পই ভাৰতৰ সামুদ্ৰিক শক্তি বৃদ্ধি কৰাৰ লগতে গোলকীয় বাণিজ্যৰো প্ৰসাৰ সাধন কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় 76,000 কোটি টকা ব্যয় সাপেক্ষ বাধৱন বন্দৰৰ আধাৰশিলা স্থাপন কৰে। এই বন্দৰটো দেশৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হোৱাৰ লগতে এই বন্দৰে জল পৰিবহণৰ সময় আৰু ব্যয় হ্ৰাস কৰি আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিব। কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্ৰহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টি বাধাগ্ৰস্ত লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাটোৱে ইয়াৰ মূল উদ্দেশ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰ একোখনত শ্ৰৱণ বাধাগ্ৰস্তসকলৰ বাবে সাংকেতিক ভাষা আৰু দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে ধাৰা বিৱৰণীৰ ব্যৱস্থা কৰিব লাগিব। দিশপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত এই সন্দৰ্ভত এখন কৰ্মশালা আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ পত্ৰ বোৰ্ডৰ আঞ্চলিক বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে এই বিষয়ে সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সাৰ্বজনীন অংশগ্ৰহণ সহজ কৰি তোলাৰ উদ্দেশ্যে তেওঁ চলচ্চিত্ৰ উদ্যোগক সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনায়। এই কৰ্মশালাত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, ভিডিঅ' সম্পাদক, শব্দ অভিযন্তা, চলচ্চিত্ৰ প্ৰদৰ্শকৰ লগতে চলচ্চিত্ৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত মুম্বাইৰ পৰা এক্সেল চিনেমাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী দীপ্তি প্ৰসাদেও ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হয়। মুম্বাইগড় তেল শোধনাগাৰ লিমিটেডৰ 31 সংখ্যক বাৰ্ষিক সাধাৰণ সভা আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্পৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডঃ আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বিজয় ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰসকল উপস্থিত থাকে। সভাত 2023-24 বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰায় 259 কোটি টকাৰ চূড়ান্ত লভ্যাংশ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোত 452 কোটি টকাৰ অন্তৱৰ্তীকালীন লভ্যাংশ প্ৰদান কৰিছে।